প্ৰকাশিত বাক্য চৌধ্য অধ্যায়। স্বৰ্গীয় মেৰ পোৱালি আৰু তেওঁৰ সংগীসকল, পৃথিৱীৰ শস্য দোৱা আৰু দ্ৰাক্ষাগুটি কটা। তাৰ পাছত মই চাই দেখিলোঁ, সেই মেৰ পোৱালি চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ আছিল। তেওঁৰ সৈতে 144,000 লোক আছিল। তেওঁলোকৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰো নাম লিখা আছিল। মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ। সেই মাত অগাধ জলৰ দৰে আৰু প্ৰবল মেঘগৰ্জনৰ শব্দৰ নিচিনা আছিল। মই শুনা এই মাত বীণা বজাওঁতাসকলে নিজ নিজ বীণাত বজোৱা মাতৰ নিচিনাও আছিল। তেওঁলোকে সেই সিংহাসনৰ সন্মুখত থকা সেই চাৰি প্ৰাণী আৰু পৰিচাৰকসকলৰ আগত এটা নতুন গীত গালে। পৃথিৱীৰ পৰা কিনি লোৱা এই 144,000 লোকৰ বাহিৰে আন কোনোৱে সেই গীত শিকিব নোৱাৰিলে। তেওঁলোক তিৰোতাসকলৰ সংগত কুলহিত হোৱা নাই, কাৰণ তেওঁলোক অমৈথুন। সেই মেৰ পোৱালি যলৈকে যায় তেওঁলোকো তেওঁৰ পাছে পাছে তালৈ যায়। ঈশ্বৰৰ সেই মেৰ পোৱালিৰ উদ্দেশ্য প্ৰথম ফল হিচাপে তেওঁলোকক মনুষ্যসকলৰ মাজৰ পৰা কিনি লোৱা হ'ল। তেওঁলোকৰ মুখত কোনো মিছা কথা পোৱা নগ'ল। তেওঁলোক নিৰ্দোষী। পাছত আকাশৰ মাজত আন এজন স্বৰ্গদূতক উৰি ফুৰা দেখিলোঁ। তেওঁ পৃথিৱীত বহুতি কৰা লোকসকলৰ ওচৰত পৃথিৱীৰ সকলো জাতি, পৈত, ভাষা আৰু সাধাৰণ লোকসকলৰ আগত প্ৰচাৰ কৰিবলৈ তেওঁৰ লগত অনন্তকলীয়া শুভবাৰ্তা আছিল। তেওঁ বৰ মাতেৰে ক'লে, ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা স্বীকাৰ কৰা, কিয়নো তেওঁৰ সুদবিচাৰৰ সময় আহিল। যিজনে স্বৰ্গ, পৃথিৱী, সাগৰ, জলৰ ভুমুকবোৰ এই সকলোৰে সৃষ্টি কৰিলে, সেইজন সৃষ্টিকৰ্তাক আৰাধনা কৰা। তাৰ পাছত প্ৰথম স্বৰ্গৰ দূতজনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক'লে, যি বাবিলে নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহাবাবিল পৰিল পৰিল। পাছত আন এজন তৃতীয় স্বৰ্গীয় দূতে তেওঁলোকৰ পাছে পাছে আহি বৰ মাতেৰে ক'লে, কোনোৱে যদি সেই সুপহু আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰে আৰু নিজৰ কপালত বা হাতত চাপ লয়, তেনেহ'লে ঈশ্বৰৰ কোপৰ পাণপাত্ৰত যি ক্ৰোধৰূপ দ্ৰাক্ষাৰস মিহলি নোহোৱাকৈ যুগুতাই ৰখা হৈছে তাক তেওঁ পান কৰিব লাগিব। যি ব্যক্তিয়ে সেই পান কৰিব তেওঁ পবিত্ৰ স্বৰ্গৰ পবিত্ৰ দূতসকলৰ সাক্ষাতে আৰু সেই মেৰ পোৱালীৰ সাক্ষাতে জুই আৰু গন্ধকত যাতনা পাব। তেওঁলোকৰ যাতনাৰ ধোঁৱা চিৰকাল উঠি থাকিব। সেই পহু আৰু তাৰ প্ৰতিমূৰ্তিক আৰাধনা কৰাসকলৰ আৰু যিকোনোৱে তাৰ নামৰ চাপ লয় সেইসকলৰ দিনে ৰাতিয়ে একো জিৰণি নাই। ইয়াকে পবিত্ৰ লোকসকলৰ দীৰ্ঘসহিষ্ণু ধৈৰ্য বুলি কোৱা হয়, যিসকলে ঈশ্বৰৰ আজ্ঞা আৰু যীশুত থকা বিশ্বাস পালন কৰে। পাছতে আকাশবাণী শুনিলোঁ, লিখা, এতিয়াৰ পৰা যিসকলে প্ৰভূত মৰে সেই মৃতসকল ধন্য। হয়, আত্মাই কৈছে, তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব, কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী। পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাঁচি আছিল। পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাই মেঘত বহি থকা এজনক বৰকৈ ৰিঙিয়াই ক'লে, তোমাৰ কাঁচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হ'ল, কাৰণ পৃথিৱীত শস্য পকী খৰখৰীয়া হ'ল। তেতিয়া মেঘত বহি থকাজনে পৃথিৱীত কাঁচি লগালে, তাতে পৃথিৱীৰ শস্য ধোৱা হ'ল। পাছত স্বৰ্গ থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাল, তেওঁৰ হাততো এখন চোকা কাঁচি আছিল। পাছত আন এজন স্বৰ্গদূত যজ্ঞবেদীৰ পৰা ওলাল, জুইৰ ওপৰত তেওঁক ক্ষমতা হৈছিল, তোমাৰ চোকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ ভোকবোৰ কাটি গেটোৱা, কিয়নো তাৰ গতি ভালকৈ পকিল। যাতে সেই স্বৰ্গদূতে পৃথিৱীত নিজৰ কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটাই ঈশ্বৰৰ ক্ৰোধৰূপ মহা পেৰাশালত পেলাই দিলে। নগৰৰ বাহিৰত সেই পেৰাশাল গছকাত শালৰ পৰা তেজ ওলাই ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ 200 মাইললৈকে বিয়পি গ'ল।